আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আৱাসিক কলনীৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে বৈঠকত অংশগ্ৰহণ, সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যক পথ দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ, আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে গণ্য কৰিব লাগিবনে নাই সেই বিষয়ে বিবেচনাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন, সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ, আৰু লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা, বিভিন্ন বিভাগৰ বৰ্তমানৰ স্থিতিকে ধৰি অন্যান্য সা সুবিধাসমূহৰ বুজ লয়। ড০ শৰ্মাই চিকিৎসালয়খনত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ পৰিকল্পনা কৰা নতুন আৱাসিক কলনীৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। চলিত বছৰত ৰাজ্যত পথ দুৰ্ঘটনা 72.56% বৃদ্ধি পাইছে। অৱশ্যে দুৰ্ঘটনাত মৃত্যুৰ হাৰ যোৱা বছৰৰ তুলনাত এই বছৰ 14.28% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী, পথ পৰিবহণকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰি কয় যে অসম হৈছে পথ দুৰ্ঘটনাত মৃত্যু হ্ৰাস হোৱা দেশৰ একমাত্ৰ ৰাজ্য। যোৱা বছৰ ৰাজ্যখনত 6,698 দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা 11,558 বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যখনক পথ দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰে নিশা 10 বজাৰ পাছত সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিক চিনাক্ত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্ধিত দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী বাইপাছৰ ষ্ট্ৰীট লাইট, ফুট অভাৰব্ৰিজ, প্ৰতিফলক আদি স্থাপনৰ কাম ত্বৰান্বিত কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। এই বৈঠকতে ড০ শৰ্মাই বাণিজ্যিক ট্ৰাক তথা অন্যান্য বাহনৰ পিছফালে প্ৰতিফলক লগোৱাৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সীমান্তৱৰ্তী জিলাসমূহৰ আৰক্ষী অধীক্ষকক বিশেষ নিৰ্দেশনা প্ৰদান কৰে। তদুপৰি এনে বাহনৰ চালকসকলৰ দৃষ্টি পৰীক্ষা কৰাৰ লগতে চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মাঘ বিহুলৈকে পথ সুৰক্ষা অভিযান আৰু নিৰীক্ষণ ব্যৱস্থা অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বনভোজস্থলীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবেও সকলো অংশীদাৰী সামৰি নিৰ্দেশনা জাৰি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে আইন বলবৎকাৰী সংস্থাসমূহৰ বিষয়াবৰ্গক অনুজ্ঞাবিহীন চালক আৰু অসাৱধানভাৱে গাড়ী চলোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে ঘন কুঁৱলীৰ সময়ত পথৰ সংকেতসমূহ দৃশ্যমান কৰি ৰাখিবলৈকো নিৰ্দেশ দিয়ে। তেওঁ লগতে মুখ্য চহৰসমূহত শীঘ্ৰেই ষ্ট্ৰীট লাইট স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথান কুমাৰৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব। উল্লেখযোগ্য যে 1990 চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কাৰ্যকলাপ, বলপূৰ্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপত জড়িত থকা বুলি সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাক চিনাক্ত কৰি ইয়াক নিষিদ্ধ উগ্ৰপন্থী সংগঠন হিচাপে ঘোষণা কৰিছিল। তাৰ পাছত পৰিস্থিতি বিবেচনা কৰি প্ৰতি 5 বছৰ মূৰে মূৰে আলফাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা পুনৰ বলবৎ কৰা হৈছিল। অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ যোৱা বছৰৰ 29 ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। অৱশ্যে সংগঠনটোৰ স্বয়ম্ভূ সেনাধ্যক্ষ পৰেশ বৰুৱা নেতৃত্বাধীন স্বাধীনপন্থী আলফা গোটে এই আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী ভগীৰথ চৌধুৰীয়ে আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত কৃষক আৰু কৃষিভূমিৰ লগতে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰাত গুৰুত্ব আৰোপ কৰে। অসমত খেতিৰ বাবে পৰ্যাপ্ত পানী আছে আৰু সেইবাবেই বছৰত অন্তত 3 বাৰকৈ খেতি কৰিব লাগে বুলি শ্ৰীচৌধুৰীয়ে মন্তব্য কৰে। এই ক্ষেত্ৰত তেওঁ বিভাগীয় বিষয়াসকলক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত ফচলসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত 50% পৰিবহণ ব্যয় বহন কৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে কৃষকসকলে উৎপাদিত ফচলৰ উপযুক্ত মূল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি জিলাখনত নাবার্ডৰ জৰিয়তে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বুজ লোৱাৰ লগতে পাম অইল খেতিৰ অগ্ৰগতিৰ সন্দৰ্ভত পতঞ্জলীৰ বিষয়ববীয়াৰ সৈতেও বাৰ্তালাপ কৰে। শ্ৰীচৌধুৰীয়ে লগতে জিলাখনৰ সকলো বিষয়ববীয়াক চৰকাৰৰ জনমুখী আঁচনিসমূহ যাতে যোগ্য হিতাধিকাৰীয়ে লাভ কৰে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
বিশ্বৰ খ্ৰীষ্টধৰ্মী লোকসকলৰ পবিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গীৰ্জাসমূহ সজাই পৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপটিষ্ট চাৰ্চ গীৰ্জা, পাণবজাৰৰ ডন বস্কো গীৰ্জা, খ্ৰীষ্টানবস্তিৰ গীৰ্জা, সোণাইখুলিৰ গীৰ্জা আদি বিভিন্ন গীৰ্জা বৰ্তমান আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে সুশোভিত কৰা হৈছে আৰু কেৰলৰ মুখৰ হৈ পৰিছে। আৰু খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসভৱনসমূহো আলোকসজ্জাৰে সুসজ্জিত কৰি তোলা হৈছে। ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা গীৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে। জিলাখনত বৰদিনৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ সংবাদদাতা ৰছিদুল হুছেইনে এনেদৰে কয়।
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বৰদিন পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অসমৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও জিলাখনৰ ৰাংচাপাৰাত বৰদিন পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইতিমধ্যে সুন্দৰ গাঁওখনক আৰু অধিক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। গাঁওখনক বিভিন্ন আলোকসজ্জাৰে আলোকিত কৰা হৈছে। তদুপৰি পৰ্যটকসকলক আপ্যায়নৰ বাবে ঘৰে ঘৰে পিঠা পনা তৈয়াৰ কৰা দেখা গৈছে। একেদৰে গোৱালপাৰা চহৰৰ বাপুজনত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। তদুপৰি অসম মেঘালয় সীমান্তৱৰ্তী খ্ৰীষ্টান ধৰ্মাৱলম্বী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিনক আদৰিবলৈ সাজু হৈ উঠিছে। আজি নিশাৰে পৰাই বৰদিনৰ কাৰ্যসূচী চলিব।
উত্তৰ পূব ভাৰতৰ দ্বিতীয় পুৰণি গীৰ্জাৰূপে পৰিচিত শিৱসাগৰৰ ব্যাপটিষ্ট গীৰ্জাত কালিৰে পৰা বৰদিনৰ বিশেষ অনুষ্ঠানত ভালেসংখ্যক ভক্তই অংশগ্ৰহণ কৰিছে। ধুবুৰী, বিলাচীপাৰা, মানকাছৰ, নগাঁও, গোলাঘাট, ডিব্ৰুগড় আদিৰ পৰাও বৰদিন উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাৰ বাতৰি পোৱা গৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰ বৰ্তমান বৰদিনৰ আনন্দ উল্লাসত বিভোৰ হৈ পৰা দেখা গৈছে। শ্বিলঙৰ বৰদিন উপভোগৰ বাবে দেশ বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটাও দেখা গৈছে। কোহিমা, আইজল, তুৰা আদিকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বৰদিনৰ প্ৰাক সন্ধিয়া আনন্দ উল্লাস সৃষ্টি হোৱাৰ বাতৰি আহিছে। কংগ্ৰেছ দলে আজি ৰাজ্যখনৰ বিভিন্ন স্থানত বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰক সন্মান যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে ডঃ আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি তেজপুৰত এই কাৰ্যসূচীত ভাগ লয়। গুৱাহাটীতো আজি কংগ্ৰেছ দলে ডঃ আম্বেদকাৰ সন্মান যাত্ৰা অনুষ্ঠিত কৰে। শোণিতপুৰ জিলাত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা সফল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৱদান থকা ব্যক্তি তথা সংগঠনসমূহক আজি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু শোণিতপুৰ জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত জলসেৱা বঁটা প্ৰদান কৰা হয়। শোণিতপুৰ জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত তথা বিভাগীয় জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত মুঠ 24গৰাকী ব্যক্তি আৰু সংগঠনক আজি শ্ৰেষ্ঠ জলমিত্ৰ, শ্ৰেষ্ঠ ঠিকাদাৰ, শ্ৰেষ্ঠ পানী উপভোক্তা সমিতি, শ্ৰেষ্ঠ পঞ্চায়ত আৰু শ্ৰেষ্ঠ জলদূত আদি বিভিন্ন শিতানত সন্মানিত কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ দাসাদেৱী ৰাছিৱাছিয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে আৰু সোণালী জয়ন্তী স্মাৰক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সোণোৱালে মহাবিদ্যালয়খনে চাবুৱাৰ সমাজৰ প্ৰতি মহাবিদ্যালয়খনৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ 3গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি দিয়া হৈছে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ঘটোৱা এই সাল সলনিৰ অধীনত 14জনীয়া কাৰ্যবাহী পৰিষদখনত আছে কাছে ৰংপিপি তিলোত্তমা হাছানো আৰু মাধুৰ্য ঢেকিয়াল ফুকনক কাৰ্যবাহী সদস্যৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। কাংবুঢ়া কিলিং আৰু মুকুট মহন্তক কাৰ্যবাহী সদস্যৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা চিকিৎসালয়ত যোৱা 48 ঘণ্টাৰ ভিতৰত জিলাখনৰ চৰকাৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা নৱজাতক কন্যা শিশুৰ মাতৃক 1 কোটিকৈ উপহাৰ বিতৰণ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কন্যা শিশু, নাৰী সবলীকৰণ আৰু লিংগ সমতাৰ বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন চৰকাৰী আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। শ্রোতাসকলে পরবর্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ ভাস্বতী। সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰম্ভ হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে এই আলোচনা চক্ৰখন উদ্বোধন কৰে। এই আলোচনা চক্ৰ উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ সাহিত্যৰ যোগেদি অসমৰ জনসাধাৰণক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ ভাস্কৰ বুলি অভিহিত কৰি ডক্টৰ দেৱগোস্বামীয়ে ৰাজ্যৰ সকলো ভকত বৈষ্ণৱক মহাপুৰুষগৰাকীৰ মহাপ্ৰয়াণৰ স্থান কোচবিহাৰৰ মধুপুৰ সত্ৰ ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত ধুবুৰীৰ পৰা আমাৰ সংবাদদাতা প্ৰদীপ সাহাই এনেদৰে কয়।
উত্তৰবংগ সত্ৰ আৰু নামঘৰ সমূহৰ সমন্বয় ৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক যোগান্ত বায়নে জনোৱা মতে মধুপুৰ মহোৎসৱৰ উদযাপন সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ সহযোগত আজি আবেলি মধুপুৰ সত্ৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানেই মুখ্য সম্পাদক কুমাৰ দীপক দাস আৰু সম্পাদক যোগান্ত বায়ন আৰু হৰিদেৱ দাসৰ সম্পাদনত প্ৰকাশ হোৱা স্মৃতি গ্ৰন্থ মধুপুৰ উন্মোচন কৰে বৰপেটাৰ বুঢ়া চচীয়া ডক্টৰ বাবুল দাসে। কাইলৈ পুৱা 8 বজাত ভাগৱত শোভাযাত্ৰা, 9 বজাত অসংগ আৰু পালনাম সমাৰোহৰ লগতে 11 বজাত থিয় নাম সমাৰোহ অনুষ্ঠিত হ'ব। আবেলি 3 বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে উত্তৰবংগৰ বিশিষ্ট সমাজ সংগঠন প্ৰাক্তন মন্ত্ৰী ৰবীন্দ্ৰ ঘোষ, বিশিষ্ট নাট্যকাৰ আৰু লেখক দীপায়ন ভট্টাচাৰ্য আৰু প্ৰিয়বৰ বৰ্মক সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 5 বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ডক্টৰ দীপেন দাসৰ পৰিচালনাত যোৰহাটৰ নি গোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ হিতাহৰণ বালিবধ ভাওনা প্ৰদৰ্শন কৰিব।
লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱালৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়োৱা হৈছে। অহা 27 ডিচেম্বৰত চানমাৰীৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা বিশেষ অনুষ্ঠানত লোককৃষ্টিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে দুৰ্গেশ্বৰ সোণোৱালক এই বঁটা প্ৰদান কৰা হ'ব। কালি দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্ৰিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পাৰ্ক শ্মশানত সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত পৰিচালকগৰাকীৰ জীয়ৰী নীৰা আৰু পিয়াৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰজিত কাপুৰ, কুলভূষণ খাৰবান্দা, ৰত্না পাঠক শ্বাহ, গায়িকা তথা অভিনেত্ৰী ইলা অৰুণ, পৰিচালক হনছল মেহতা, লেখক কবি পৰিচালক গুলজাৰ, লেখক জাভেদ আখতাৰকে ধৰি ভালেসংখ্যক গুণমুগ্ধ উপস্থিত আছিল। ইয়াৰ আগতে পৰিচালকগৰাকীৰ নশ্বৰ দেহ মুম্বাইৰ পেডাৰ ৰোডত থকা তেওঁৰ বাসভৱনৰ পৰা এখন সুসজ্জিত বাহনেৰে শিৱাজী পাৰ্ক বৈদ্যুতিক শ্মশানলৈ নিয়া হয়। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ NTAয়ে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ স্বচ্ছ আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে এখন ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতি গঠন কৰিছে। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব মধুসূদন নাথক নোডেল বিষয়া হিচাপে লৈ গঠন কৰা এই সমিতিখনে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰক প্ৰতিৰোধ কৰাৰ বাবে সুসংহত ৰণকৌশল যুগুত কৰিব। তদুপৰি জিলা পৰ্যায়ত CCTV নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰতো সমিতিখনে ব্যৱস্থা গ্ৰহণ কৰিব। এই সমিতিখনত অসম আৰক্ষী প্ৰতিনিধি, NTAৰ দ্বাৰা মনোনীত নোডেল বিষয়া, ৰাজ্যিক চোৰাংচোকা বিষয়াকে ধৰি আন কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াসকল প্ৰতিনিধি হিচাপে থাকিব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ICC মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত চলি আছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে 359 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। বাতৰি যুগুতোৱাৰ পৰলৈকে ৱেষ্ট ইণ্ডিজে 14 অভাৰত 3টা উইকেট হেৰুৱাই 56 ৰাণ কৰিছে। তেজপুৰৰ নতুনপাৰা নিবাসী সৰবৰহী মহিলা ৰেণু বৰঠাকুৰৰ আজি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আৱাসী কলনীৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ সৈতে আলোচনা। সমাগত উৎসৱৰ সময়ছোৱাৰ উপৰি অন্য সময়তো ৰাজ্যিক পথ দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ। আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে গণ্য কৰিব লাগিবনে নাই সেই বিষয়ে বিবেচনাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন। সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ আৰু লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।